এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি 2026-27 বৰ্ষৰ অন্তৱৰ্তী লেখানুদান উত্থাপন, মুক্ত বাণিজ্য চুক্তিসমূহৰ জৰিয়তে বিশ্বৰ প্ৰায় 70% বাণিজ্যৰ বজাৰ ভাৰতৰ বাবে মুকলি হৈছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ, ৰাজ্য চৰকাৰৰ প্ৰথম আৰু দ্বিতীয় বৰ্গৰ পদত চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ বাবে 3% পদ সংৰক্ষণত আজি অসম মন্ত্ৰীসভাৰ অনুমোদন আৰু অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ সংশোধিত তালিকা প্ৰকাশ। পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি 2026-27 বৰ্ষৰ অন্তৱৰ্তী লেখানুদান উত্থাপন কৰা হয়। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পূৰ্ণাংগ বাজেটৰ সলনি বিত্তমন্ত্ৰী অজন্তা নেওগে এই লেখানুদান দাখিল কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰাৰম্ভিক 4 মাহৰ বাবে 62,29,478 টকাৰ লেখানুদান দাখিল কৰে। পূৰ্ণাংগ বাজেট উত্থাপন নকৰা পৰ্যন্ত চৰকাৰৰ কাম কাজ চলাই নিবলৈ এই বাজেট দাখিল কৰা হৈছে বুলি বিত্তমন্ত্ৰীগৰাকীয়ে লেখানুদানত প্ৰকাশ কৰে। এই লেখানুদানত 2026-27 বৰ্ষত বিকাশৰ হাৰ 16.93% হ'ব বুলি অনুমান কৰা হৈছে। একেদৰে ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন 8.5 লাখ কোটি টকাৰো অধিক হ'ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে লেখানুদানত প্ৰকাশ কৰিছে। তদুপৰি 2028 চনৰ ভিতৰত অসম 10 লাখ কোটি টকাৰ অৰ্থনীতি হিচাপে পৰিগণিত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত প্ৰকাশ কৰে। বিগত 5 বছৰত ৰাজ্য চৰকাৰৰ বিচক্ষণ বিত্তীয় ব্যৱস্থাপনাৰ বাবে অৰ্থনৈতিক দিশত অসম সুস্থিৰ হৈছে বুলি বিত্তমন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। ৰাজ্যৰ জনমূৰি আয় বৃদ্ধি পোৱা বুলিও তেওঁ উল্লেখ কৰে।
গুৰুত্বপূৰ্ণ কথাটো হ'ল, এই সম্প্ৰসাৰণৰ লগে লগে উৎপাদনশীল ব্যয়ৰ দিশত নিৰ্ণায়ক পৰিৱৰ্তন হৈছে। মূলধনী ব্যয় 8 গুণতকৈ অধিক বৃদ্ধি পায়। 2015-16 বিত্তীয় বৰ্ষৰ 2,951 কোটিৰ পৰা 2024-25 বিত্তীয় বৰ্ষত 26,409 কোটি টকা হৈছে, যিয়ে 795% উল্লেখনীয় বৃদ্ধিক প্ৰতিফলিত কৰিছে। এই মূলধনী পুঁজি ব্যয়ৰ ক্ষেত্ৰত ভাৰত চৰকাৰে অধিক সহায় কৰিছে। যোৱা 5 বছৰৰ ভিতৰত 25,000 কোটি টকাৰো অধিক ধন লাভ কৰি ৰাজ্যসমূহৰ বাবে থকা মূলধনী বিনিয়োগৰ বিশেষ সাহায্য আঁচনিৰ প্ৰধান হিতাধিকাৰীসমূহৰ মাজত অসম অন্যতম ৰাজ্য হিচাপে পৰিগণিত হৈছে। এই প্ৰেক্ষাপটত অসমৰ অৰ্থনৈতিক আৰু বিত্তীয় ৰূপান্তৰণ ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত যোগাই অহা নিৰন্তৰ উৎসাহ আৰু সমৰ্থনৰ বাবে মাননীয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমন ডাঙৰীৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।
এই লেখানুদানত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত 5 লাখ যুৱক যুৱতীক সামৰি লোৱাৰ লক্ষ্য স্থিৰ কৰা হৈছে। অসম দৰ্শন আঁচনিৰ অধীনত 54,725খন ধৰ্মীয় স্থানৰ উন্নীতকৰণৰ বাবে 1,132,93,00,000 টকা মোকলাই দিয়াৰ কথা উল্লেখ কৰা হৈছে। লেখানুদানত বৃদ্ধ পেঞ্চনৰ আঁচনিৰ অনুদান 250 টকাৰ পৰা 400 টকালৈ বৃদ্ধি কৰা হৈছে। একেদৰে বিধৱা পেঞ্চনৰ আঁচনিৰ অনুদান 300 টকাৰ পৰা 1,250 টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। আজি প্ৰশ্নোত্তৰ শিতানেৰে অধিৱেশনৰ কাম কাজ আৰম্ভ হয়। সদনত আজি কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন দাখিল কৰা হয়। ইয়াৰ লগতে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভতো আলোচনা অনুষ্ঠিত হৈছে। এই আলোচনাত শাসক বিৰোধী উভয় পক্ষৰ বিধায়কে অংশ লৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত এখন সংবাদমেল সম্বোধন কৰি কয় যে মুক্ত বাণিজ্য চুক্তিসমূহৰ জৰিয়তে বিশ্বৰ প্ৰায় 70% বাণিজ্যৰ বজাৰ ভাৰতৰ বাবে মুকলি হৈছে। তেওঁ কয় যে 2026 বৰ্ষত স্বাক্ষৰিত হোৱা ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্তৱৰ্তী বাণিজ্য চুক্তিৰ এই পৰিৱৰ্তনত নতুন গতি প্ৰদান কৰিছে। সাধাৰণ ঔষধ, ৰত্ন আৰু হীৰা, বিমানৰ অংশ আৰু নিৰ্বাচিত কৃষি সামগ্ৰীৰ বাবে 0% শুল্ক প্ৰৱেশ নিশ্চিত কৰা হৈছে আৰু 232টা শুল্ক লাইনলৈ অগ্ৰাধিকাৰমূলক ব্যৱহাৰ বৃদ্ধি পাইছে। শ্ৰীসোণোৱালে কয়, কৃষি সামগ্ৰীৰ বাণিজ্যিকৰণৰ 90-95% সুৰক্ষিত হৈছে। এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে কয়,
অসমৰ চাহে বিশ্ব বজাৰত আৰু অধিক অগ্ৰগতি লাভ কৰিব আৰু আমাৰ এক্সপৰ্টৰ মাত্ৰা 8,000 কোটি টকাতকৈ বৃদ্ধি পাব, অধিক বৃদ্ধি পাব, 2,500 কোটিতকৈ অধিক বৃদ্ধি পাব আৰু সৰ্বমুঠ অসমৰ যিমানবিলাক উৎপাদিত সামগ্ৰী বিশ্ব বজাৰলৈ যায় 10,000 কোটি অতিক্ৰম কৰিব। গতিকে এইটো এটা আমাৰ সুবৰ্ণ সুযোগ। আমি ভাবিছিলো যে ট্ৰেড দিলে সামগ্ৰিকভাৱে গোটেই ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ ছেক্টৰকে ই উপকৃত কৰিব, নহয়। আমাৰ ইয়াত চাহ খেতিয়কসকলে ইয়াৰ পৰা লাভান্বিত হব আৰু এই চাহ উদ্যোগে ইয়াৰ পৰা লাভান্বিত হলে আমাৰ চাহ শ্ৰমিক ৰাইজ উপকৃত হব লক্ষ লক্ষ আৰু চাহ বাগিচাৰ সৈতে জড়িত থকা অন্যান্য লোকসকলেও যিমানবিলাক এম এছ এম ই ছেক্টৰ আছে বা যিমানবিলাক অন্যান্য শ্ৰমিক হিচাপে বা ক্ষুদ্ৰ চাহ খেতিয়ক আছে সকলো ইয়াৰ পৰা বিশেষভাৱে লাভান্বিত হব।
ৰাজ্য চৰকাৰৰ প্ৰথম আৰু দ্বিতীয় বৰ্গৰ পদত চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ বাবে 3% পদ সংৰক্ষণত আজি অসম মন্ত্ৰীসভাই অনুমোদন জনাইছে। দিছপুৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। মন্ত্ৰীসভাই বিদ্যালয়ৰ শিক্ষকসকলৰ বাবে আৰ্জিত ছুটী বছৰি 15 দিনলৈ বৃদ্ধিত অনুমোদন জনায়। ইয়াৰ লগতে অসম সংশোধিত ছুটীবিধি 1934 সংশোধন কৰি আধাৰ দৰমহা ছুটীৰ পৰিৱৰ্তে 10 দিন আৰু অতিৰিক্ত 5 দিন আৰ্জিত ছুটী প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে। মন্ত্ৰীসভাই মিছন বসুন্ধৰা দ্বিতীয় পৰ্যায়ৰ অধীনত 10খন জিলাৰ 319টা ভূমিহীন পৰিয়ালক গৃহ নিৰ্মাণৰ বাবে চৰকাৰী খাছ আৰু চিলিং উদ্বৃত্ত ভূমি বন্দোবস্তিত অনুমোদন জনাইছে। ধেমাজি জিলাত ক্ৰীড়া আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰীসভাই জিলাখনৰ চৰকাৰী ভূমি অসম ক্ৰিকেট খণ্ডক প্ৰদানৰ বাবে অনুমোদন জনায়। যোৰহাটৰ বৰভেটীত ঐতিহ্য আন্তঃগাঁথনি উন্নয়নৰ বাবে সংহত প্ৰকল্প নিৰ্মাণ কৰিবলৈ কেবিনেটে 19,59,00,000 টকাৰ আবণ্টনত অনুমোদন জনাইছে। এই প্ৰকল্পত নামঘৰ আন্তঃগাঁথনি আৰু এলেকা উন্নয়নৰ কাম কাজ সামৰি লোৱা হৈছে। তদুপৰি মহিলা উদ্যমিতা অভিযানৰ অধীনত অতিৰিক্ত 1,07,532 গৰাকী আত্মসহায়ক গোটৰ সদস্যক প্ৰাৰম্ভিক মূলধন মোকলাই দিয়াৰ প্ৰস্তাৱতো কেবিনেটে অনুমোদন জনায়। কাৰ্বি আংলং জিলাৰ লাৱংকুত নিৰ্মাণ হ'বলগীয়া সৈনিক স্কুলৰ বাবে আবণ্টন 100 কোটিৰ পৰা 335,87,00,000 টকালৈ বৃদ্ধিৰ বাবে কেবিনেটে অনুমোদন জনায়। অসম লোকসেৱা আয়োগে আজি ৰাজ্য চৰকাৰৰ বিভিন্ন পদত নিযুক্তিৰ বাবে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা 2024ৰ ফলাফলৰ সংশোধিত তালিকা প্ৰকাশ কৰিছে। কালি আয়োগে তালিকা ঘোষণা কৰিছিল যদিও এই পৰীক্ষাত মৰাণ আৰু মটক জনগোষ্ঠীৰ বাবে সংৰক্ষিত পদত চৰকাৰী নিয়ম অনুসৰি প্ৰাৰ্থীৰ নাম যথাযথভাৱে উল্লেখ নোহোৱাৰ পৰিপ্ৰেক্ষিতত তালিকাখন সাময়িকভাৱে বাতিল কৰা হৈছিল। এইবাৰ অসম অসামৰিক সেৱাত নিহাৰ ৰঞ্জন ডেকা আৰু অসম আৰক্ষী সেৱাত ভাস্কৰ জ্যোতি মেধিয়ে প্ৰথম স্থান লাভ কৰিছে। প্ৰাৰম্ভিক পৰীক্ষাত 41,612 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। মূল পৰীক্ষাত 3,243 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে 879 গৰাকী প্ৰাৰ্থীক মৌখিক সাক্ষাৎকাৰলৈ আমন্ত্ৰণ কৰা হৈছিল। আয়োগে 45টা অসম অসামৰিক সেৱা, 20 অসম আৰক্ষী সেৱা, 51টা কৰ্ম পৰিদৰ্শক, 9টা খণ্ড উন্নয়ন বিষয়াসহ বিভিন্ন সেৱাৰ পদসমূহত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ বাছনি তালিকা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে প্ৰাৰম্ভিক আৰু মূল পৰীক্ষাৰ পাছত যোৱা 20 জানুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈ মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত হৈছিল। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে 3-দিনীয়া ভ্ৰমণসূচীৰে কালি ৰাজ্যখনলৈ অহা নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দলটোৱে আজি ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয়। এই আলোচনাত বিজেপিৰ ডাঃ ৰণোজ পেগু, প্ৰদান বৰুৱা, সিদ্ধাৰ্থ ভট্টাচাৰ্য, কংগ্ৰেছৰ ৰকিবুৰ হুছেইন, বি পি এফৰ দুৰ্গাদাস বড়ো, অসম গণ পৰিষদৰ সুনীল ৰাজখোৱাকে ধৰি কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰে। আয়োগৰ দলটোত নিৰ্বাচন আয়ুক্ত ডাঃ সুখবীৰ সিং সান্ধু আৰু ডঃ বিবেক যোশীৰ লগতে ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেল আৰু নিৰ্বাচন আয়োগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। আয়োগৰ দলটোৱে জিলা আয়ুক্তসকল, আৰক্ষী মহাপৰিদৰ্শক, উপ আৰক্ষী মহাপৰিদৰ্শক, জিলা নিৰ্বাচনী বিষয়া আৰু ৰাজ্যৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ সৈতে বৈঠকত মিলিত হয়। দলটোৱে মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলৰ সৈতে পৃথকে আলোচনাত মিলিত হ'ব আৰু বিধানসভা নিৰ্বাচনৰ সামগ্ৰিক প্ৰস্তুতিৰ বুজ ল'ব। দলটোৱে ৰাজ্যৰ 100 গৰাকী বুথ পৰ্যায়ৰ বিষয়াৰ সৈতেও মত বিনিময় কৰিব। তদুপৰি ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতেও নিৰ্বাচন আয়োগৰ দলটো আলোচনাত মিলিত হ'ব। দিল্লীলৈ উভতি যোৱাৰ পূৰ্বে দলটোৱে এখন সংবাদমেল সম্বোধন কৰিব। পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি 2026-27 বৰ্ষৰ অন্তৰ্বৰ্তী লেখানুদান উত্থাপন। মুক্ত বাণিজ্য চুক্তিসমূহৰ জৰিয়তে বিশ্বৰ প্ৰায় 70% বাণিজ্যৰ বজাৰ ভাৰতৰ বাবে মুকলি হৈছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ। ৰাজ্য চৰকাৰৰ প্ৰথম আৰু দ্বিতীয় বৰ্গৰ পদত চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ বাবে 3% পদ সংৰক্ষণত আজি অসম মন্ত্ৰীসভাৰ অনুমোদন আৰু অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ সংশোধিত তালিকা প্ৰকাশ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।